গুড মৰ্ণিং ষ্টুডেণ্টছ, আমি ইণ্টাৰনেশ্যনেল ৰিলেশ্যন যোনখন পেপাৰ আছে সেইখনৰ ফাৰ্ষ্ট ইউনিটটো এপ্ৰ'চেছ টু ইণ্টাৰনেশ্যনেল ৰিলেশ্যনটো কৰি আছোঁ। মই অলৰেডি তোমালোকক ফাৰ্ষ্ট যোনটো টপিক হয় ক্লাছিকেল ৰিয়েলিজিম সেইটো কৰাইছোঁ অলপমান। নিশ্চয় সকলোৱে আগৰ ক্লাছটো পাইছা, যদি কোনোবাই পোৱা নাই বা শুনা নাই শুনি ল'বা, তেতিয়া মানে এইটো ক্লাছৰ লগত আগৰখিনি ৰিলেট কৰি পেলাই পঢ়িব পাৰিবা। গতিকে মানে যোনকেইটা ক্লাছ দিওঁ গোটেইকেইটা ক্লাছ ভালকৈ শুনি যাবা, যাতে পিছত তোমালোকৰ প্ৰব্লেম নহয়। মই অলপমান কনচেপ্টটো দিবলৈ চেষ্টা কৰোঁ যাতে তোমালোকে ভালকৈ বুজি পোৱা আৰু ভালকৈ যাতে পিছত মানে নোটখিনিৰ লগত ৰিলেট কৰি পঢ়িব পাৰা, অলপমান বুজি পেলাই লিখিব পাৰা। সেইকাৰণে মই কনচেপ্টটো দিয়াৰ মানে অলপমান চেষ্টা কৰোঁ। গতিকে ভালকৈ গোটেইখিনি ক্লাছ কৰিবা বুলি আশা কৰিলোঁ। ঠিক আছে, আমি লাষ্ট ক্লাছত তোমালোকক মানে প্ৰিন্সিপল মৰ্গেণ্টৰ যোনখিনি প্ৰিন্সিপল আছে সেইখিনি কৰাই আছোঁ। সেইখিনি প্ৰিন্সিপল ছটা প্ৰিন্সিপল আছিলে, ছটা প্ৰিন্সিপলৰ ইংলিছত মই গোটেইকেইটাই কৈছোঁ আৰু অসমীয়াতো মই তোমালোকক কৈ আছোঁ। অসমীয়াত মই এটা প্ৰিন্সিপল অলৰেডি কৈছোঁ, তোমালোকৰ মনত আছে চাগে। আৰু এতিয়া মই যোনখিনি বাকী আছে তোমালোকৰ প্ৰিন্সিপল ক'বলৈ সেইখিনি মই এতিয়া কৈ যাম, ভালকৈ শুনিবা। ঠিক আছে, মৰ্গেণ্টৰ মতে প্ৰত্যেক ৰাষ্ট্ৰই জাতীয় স্বাৰ্থ ৰক্ষাৰ ওপৰত গুৰুত্ব দিয়ে। মৰ্গেণ্টই কি কৈছিলে যে প্ৰত্যেকখন ৰাষ্ট্ৰই জাতীয় স্বাৰ্থ ৰক্ষাৰ ওপৰত গুৰুত্ব দিয়ে। ঠিক আছে, জাতীয় স্বাৰ্থ ৰক্ষাটো কি মৰ্গেণ্টৰ মতে মানে বহুত ইম্পৰ্টেণ্ট আছিলে। ঠিক আছে, ক্ষমতা লাভৰ জৰিয়তে এই জাতীয় স্বাৰ্থক প্ৰকাশ কৰিব পাৰি। আৰু এই জাতীয় স্বাৰ্থটো কেতিয়া ৰক্ষা কৰিব পাৰি? ক্ষমতা লাভৰ জৰিয়তে। এখন ৰাষ্ট্ৰৰ হাতত যদি ক্ষমতা থাকে তেতিয়াহে কি কৰিব পাৰিব? জাতীয় স্বাৰ্থ ৰক্ষা কৰিব পাৰিব। ঠিক আছে, অৰ্থাৎ বৈদেশিক নীতি ৰচনা কৰাৰ বিষয়ত ক্ষমতা লাভৰ ওপৰত গুৰুত্ব দিয়া হয়। গতিকে কি বৈদেশিক নীতি ৰচনা কৰাৰ সময়ত ৰচনা কৰাৰ বিষয়টোত কি হয়, ক্ষমতা লাভৰ ওপৰত গুৰুত্ব দিয়া হয়। যিহেতু মই আগতেও তোমালোকক কৈছিলোঁ যে মানে গোটেইখিনি বস্তু ইণ্টাৰনেশ্যনেল ৰিলেশ্যনত কিহৰ ওপৰত নিৰ্ভৰ কৰে? পাৱাৰৰ ওপৰত, হয় নহয়? গতিকে কি হয় বৈদেশিক নীতি ৰচনা কৰাৰ বিষয়ত কি হয় মানে ক্ষমতা লাভটো অতি গুৰুত্বপূৰ্ণ হৈ পৰে। ঠিক আছে, ক্ষমতা লাভৰ জৰিয়তে বৈদেশিক নীতিৰ কৃতকাৰ্যতাক বিচাৰ কৰা হয়। আৰু বৈদেশিক নীতিৰ কৃতকাৰ্যতা কিহৰ ওপৰত নিৰ্ভৰ কৰে? ক্ষমতা লাভৰ ওপৰত নিৰ্ভৰ কৰে। যোনখন দেশৰে কি হয় ক্ষমতা বেছি থাকে সেইখন দেশে কি হৈ যায় মানে তেওঁলোকৰ বৈদেশিক নীতি কৃতকাৰ্য হয়, হয় নহয়? যোনখন বেছি পাৱাৰফুল মানে কাণ্ট্ৰি হয় সেইখনৰ কি হয় ইণ্টাৰনেশ্যনেল ৰিলেশ্যনটো কি হয় বেছি ভাল হয়, হয় নহয়? বেছি ছাকচেছফুল হয়। সেয়েহে বৈদেশিক নীতি ৰচনা কৰাৰ বিষয়ত দুটা বিষয়ৰ ওপৰত সাৱধানতা অৱলম্বন কৰিব লাগে। এই দুটা বিষয় হৈছে বৈদেশিক নীতিৰ উদ্দেশ্য আৰু ব্যক্তিগত আদৰ্শ। আৰু বৈদেশিক নীতিৰ কি হয় ৰচনা কৰাৰ সময়ত দুটা বিষয়ৰ ওপৰত গুৰুত্ব দিব লাগে মৰ্গেণ্টৰ মতে। সেইকেইটা হৈছে কি ব্যক্তিগত আদৰ্শ আৰু বৈদেশিক নীতিৰ উদ্দেশ্য। ঠিক আছে, প্ৰথমটোৰ বিষয়ত চেম্বাৰলাইনৰ তোষামোদ নীতিৰ বিষয়ে উল্লেখ কৰা হয়। চেম্বাৰলাইনৰ তোষামোদ নীতি মানে প্ৰথমটো যোনটো বৈদেশিক নীতিৰ উদ্দেশ্য সেইটোত কি হয় চেম্বাৰলাইনৰ তোষামোদ নীতিৰ বিষয়ে উল্লেখ কৰা হয়। ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে অনুসৰণ কৰা তোষামোদ নীতিৰ উদ্দেশ্য ভাল আছিল, কিন্তু নীতি সংকীৰ্ণ আছিল যদিও এই নীতিয়ে ইংলেণ্ডৰ কৃতকাৰ্যতাত ভালেখিনি বৰঙণি যোগাইছিল। সেইদৰে বৈদেশিক নীতি ৰচনা কৰাৰ বিষয়ত ব্যক্তিগত আদৰ্শৰ ওপৰতো গুৰুত্ব দিয়া উচিত নহয়। আমেৰিকান ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনৰ মতে ক'বলৈ গ'লে ব্যক্তিগত ইচ্ছা আৰু চৰকাৰী নীতিৰ মাজত প্ৰভেদ ৰখা উচিত। আমেৰিকান প্ৰেচিডেণ্ট আব্ৰাহাম লিংকনে কি কৈছিলে যে মানে ব্যক্তিগত আদৰ্শ আৰু কি হয় চৰকাৰী নীতি যি থাকে বেলেগ বেলেগ হয়, সেই দুইটাৰ মাজত কি থকা উচিত, ডিফাৰেঞ্চ থকা উচিত, প্ৰভেদ থকা উচিত। ঠিক আছে, অৰ্থাৎ বাস্তৱবাদৰ পৃষ্ঠপোষকসকলৰ মতে ক্ষমতাৰ মাধ্যমেৰেহে ৰাজনৈতিক স্বাৰ্থ ব্যাখ্যা কৰা উচিত। গতিকে কি হয়, বাস্তৱবাদৰ যোনখিনি মানে পৃষ্ঠপোষক আছিলে, বাস্তৱবাদটো ৰিয়েলিজিমটো যোনে যোনে ছাপোৰ্ট কৰিছিলে, তেওঁলোকে কৈছিলে যে ক্ষমতাৰ মাধ্যমেৰেহে মানে পাৱাৰটো ফেচ কৰিহে কি হয় কৰিব পাৰিলেহে ৰাজনৈতিক মানে স্বাৰ্থ মানে পাৱাৰৰ জৰিয়তে বা ক্ষমতাৰ মাধ্যমেৰেহে কি হয় ৰাজনৈতিক ব্যাখ্যা ৰাজনৈতিক স্বাৰ্থ ব্যাখ্যা কৰা উচিত হয়। আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ তত্ত্বত উপনীত হ'বলৈ হ'লে ক্ষমতাৰ ওপৰত গুৰুত্ব দিয়া উচিত, একেখিনি কথাই। গতিকে এইটোত কি হয়, তোমালোকে বুজিছা যে পাৱাৰটো বহুত ইম্পৰ্টেণ্ট হয়, ক্ষমতা বহুত ইম্পৰ্টেণ্ট হয়। ইণ্টাৰনেশ্যনেল ৰিলেশ্যনত কি লাগিব, পাৱাৰ লাগিবই। ইণ্টাৰনেশ্যনেল ৰিলেশ্যন ছাকচেছফুল কৰিবলৈ হ'লে পাৱাৰ লাগিবই, এক কথাত এইটোৱে। তাৰপিছৰ যোনটো পইণ্ট আছে সেইটো হ'ব বাস্তৱবাদৰ পৃষ্ঠপোষকসকলে ৰাজনৈতিক বাস্তৱবাদৰ কোনো সাৰ্বজনীন সংজ্ঞা আগবঢ়োৱা নাই। মানে যোনে যোনে বাস্তৱবাদটো ছাপোৰ্ট কৰিছিলে বা ৰিয়েলিজিমটো ছাপোৰ্ট কৰিছিলে তেওঁলোকে কি কৰিছিলে, বাস্তৱবাদৰ মানে ৰিয়েলিজিমৰ কোনো সাৰ্বজনীন সংজ্ঞা আগবঢ়োৱা নাছিলে, মানে ৱাইডলি একচেপ্টেড তেনেকুৱা ধৰণৰ কোনো ডেফিনেশ্যন তেওঁলোকে কোৱা নাছিলে। তেওঁলোকৰ মতে ভৌগোলিক পৰিৱেশ, ৰাজনৈতিক আৰু সাংস্কৃতিক পৰিৱেশ আদিয়ে ৰাষ্ট্ৰৰ স্বাৰ্থৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে, হয় নহয়? এইটো বহুত ইম্পৰ্টেণ্ট হয়। তেওঁলোকে কি কৈছিলে যে মানে যোনটো ছাৰাউণ্ডিং থাকে, ধৰি লোৱা জিঅ'গ্ৰাফিকেল ছাৰাউণ্ডিং থাকে, তাৰপিছত ৰাজনৈতিক আৰু সাংস্কৃতিক পৰিৱেশ যোনখিনি থাকে, মানে কালচাৰেল এনভাইৰণমেণ্টেই হওক বা পলিটিকেল এনভাইৰণমেণ্ট যোনখিনি থাকে, সেইখিনিয়ে কি কৰে ৰাষ্ট্ৰৰ স্বাৰ্থৰ ওপৰত প্ৰভাৱ পেলায়, হয় নহয়? ৰাষ্ট্ৰ এখনৰ মানে নীডছবোৰ কেনেকুৱা হয়, সকলো ৰাষ্ট্ৰৰে বেলেগ বেলেগ হ'ব পাৰে। ধৰি লোৱা বেছি ডেভেলপ কাণ্ট্ৰিবিলাকৰ নীডছবোৰ বেলেগ বেলেগ হয়, আণ্ডাৰ ডেভেলপ কাণ্ট্ৰিজবিলাকৰ নীডবোৰ বেলেগ বেলেগ হয়, ডেভেলপিং কাণ্ট্ৰিজবিলাকৰ নীডবোৰ বেলেগ বেলেগ হয়, হয় নহয়? মানে দেশ চাইহে, মানে দেশখন চাইহে যে বস্তুবোৰ হয়, আৰু এটা কথা আছে, দেশ চাই ভেহ, হয় নহয়? মানে মানুহৰ, সেই দেশখনৰ মানুহবিলাকৰ নীডছবোৰ কেনেকুৱা হয়, কিমান বেছি আগবঢ়া, সেইটোৰ ওপৰত নিৰ্ভৰ কৰিহে কি হয় ৰাজনৈতিক সাংস্কৃতিক পৰিৱেশ, ভৌগোলিক পৰিৱেশ, সেইখিনিৰ ওপৰত নিৰ্ভৰ কৰিহে কি হয় ৰাষ্ট্ৰৰ স্বাৰ্থৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। কিন্তু এই পৰিৱেশ সদায় একেধৰণে নাথাকে, কিন্তু সেই পৰিৱেশবিলাক সদায় কেতিয়াও একেধৰণে নাথাকে। ডেভেলপিং কাণ্ট্ৰিজ এখন কেতিয়াবা ডেভেলপ কাণ্ট্ৰিজো হৈ যাব পাৰে, হয় নহয়? কিন্তু তেতিয়া জানে তেওঁলোকৰ সেই দেশখনৰ মানুহখিনিৰ বা সেই দেশখনৰ নীডছবোৰ একেই হ'ব, নহ'ব। গতিকে কি হয় মানে সেই পৰিৱেশটো আৰু এনভাইৰণমেণ্টটো কেতিয়াও কি হয় একেধৰণে নাথাকে। সময়ৰ সোঁতত ভৌগোলিক পৰিৱেশ, ৰাজনৈতিক পৰিস্থিতি, সাংস্কৃতিক পৰিৱেশৰ পৰিৱৰ্তন হয়, আৰু এই পৰিৱৰ্তিত পৰিৱেশৰ লগত সংগতি ৰখাকৈ ৰাষ্ট্ৰৰ স্বাৰ্থ নিৰ্ধাৰণ কৰিব লগা হয়। ঠিক আছে, বস্তুটো বুজি পাইছে নাই? মানে এইটো যিহেতু সলনি হৈ থাকে, হয় নহয়? কেতিয়াও একেধৰণে নাথাকে, পৰিৱেশটো কেতিয়াও একেধৰণে নাথাকে, সময়ৰ সোঁতত বেলেগ বেলেগ হৈ যায়, সময়ৰ সোঁতত ভৌগোলিক পৰিৱেশৰ মানে কি আহে, সলনি হয়, ৰাজনৈতিক পৰিস্থিতি সলনি হয়, সাংস্কৃতিক পৰিৱেশ সলনি হয়, পৰিৱৰ্তন হয়, সদায় নতুন নতুন বস্তু আহি থাকে, হয় নহয়? গতিকে পৰিৱৰ্তন হ'ব হ'বই, পৰিৱৰ্তন তোমালোকে নিজেই দেখিছা, পৰিৱৰ্তন হৈছে, হয় নহয়? গতিকে কি হয়, আৰু এই পৰিৱৰ্তিত পৰিৱেশৰ লগত সংগতি থকাকৈ ৰাষ্ট্ৰৰ স্বাৰ্থ নিৰ্ধাৰণ কৰিব লগা হয়। যিহেতু পৰিৱৰ্তন হয়, গতিকে পৰিৱৰ্তন হয় যেতিয়া পৰিৱৰ্তিত পৰিৱেশৰ লগত সংগতি ৰাখিব লাগিব, হয় নহয়? পৰিৱৰ্তিত পৰিৱেশৰ লগত সংগতি ৰাখিহে কামবোৰ কৰিব পাৰিব লাগিব। ঠিক তেনেদৰে কি হয়, ৰাষ্ট্ৰৰ স্বাৰ্থ নিৰ্ধাৰণ হয় কিহৰ লগত সংগতি ৰাখি, পৰিৱৰ্তিত পৰিৱেশৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰৰ স্বাৰ্থটো নিৰূপণ হয়। কোনো নিৰ্দিষ্ট সংজ্ঞাৰ ওপৰত গুৰুত্ব দিয়াতকৈ যিবোৰ উপাদানে ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু ক্ষমতাৰ ধাৰণাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে, বাস্তৱবাদীসকলে সেই উপাদানসমূহৰ ওপৰতহে গুৰুত্ব দিয়ে। ঠিক আছে, মানে বাস্তৱবাদীসকলেতো কোনো ধৰণৰ ধৰি লোৱা মানে সাৰ্বজনীন সংজ্ঞা আগবঢ়োৱা নাই, ডেফিনেশ্যন দিয়াই নাই। গতিকে কি হয়, এই পৰিৱৰ্তিত পৰিৱেশৰ লগত খাপ খোৱাকৈ মানে যিবোৰ উপাদানে ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু ক্ষমতা নিৰ্ধাৰণ কৰে, সেইসমূহ উপাদানৰ ওপৰতহে কি কৰে, বাস্তৱবাদীসকলে গুৰুত্ব দিয়ে। ঠিক আছে, এইটো এটা পইণ্ট, নিশ্চয় বুজি পাইছা। যদি বুজি পোৱা নাই মোক ক'বা। তাৰ পিছৰ পইণ্টটো হ'ব, ৰাজনৈতিক বাস্তৱতাই নৈতিকতাৰ ওপৰত গুৰুত্ব দিয়ে। যদিও দেশৰ কাৰ্যাৱলীৰ বিষয়ত এই নীতি প্ৰয়োগ কৰাটো সকলো সময়তে সমৰ্থন নকৰে, ৰাজনৈতিক বাস্তৱতাই কিহৰ ওপৰত গুৰুত্ব দিয়ে, নৈতিকতাৰ ওপৰত গুৰুত্ব দিয়ে। ঠিক আছে, তথাপিও কি হয়, দেশৰ কাৰ্যাৱলীৰ বিষয়ত এই নীতি প্ৰয়োগ কৰাটো সকলো সময়তে সমৰ্থন নকৰে, নৈতিকতাৰ ওপৰত গুৰুত্ব দিয়ে হয়, কিন্তু মানে দেশৰ কাৰ্যাৱলীৰ সময়ত এই নৈতিকতাৰ নীতিসমূহ সকলো সময়তে কি কৰে, মানে প্ৰয়োগ কৰাটো বাস্তৱবাদৰ পৃষ্ঠপোষকসকলে সমৰ্থন নকৰে। ঠিক আছে, যেতিয়ালৈকে নৈতিক আদৰ্শই দেশৰ স্বাৰ্থত ব্যাঘাত নজন্মায় তেতিয়ালৈকে নৈতিক নীতি নিয়ম মানি চলাত আপত্তি নাথাকে। বুজিছা, যেতিয়ালৈকে মানে নৈতিক আদৰ্শই কি হয়, দেশৰ স্বাৰ্থত ব্যাঘাত নজন্মায়, মানে নৈতিক আদৰ্শবোৰ গ্ৰহণ কৰি থাকোঁতে দেশখনৰ স্বাৰ্থত যদি কোনো ধৰণৰ মানে ব্যাঘাত নহয় তেতিয়ালৈকে তেওঁলোকে এই মানে নৈতিক আদৰ্শসমূহ গ্ৰহণ কৰি থাকে। কিন্তু নৈতিকতাই দেশৰ স্বাৰ্থত ব্যাঘাত জন্মালে ইয়াৰ ওপৰত গুৰুত্ব দিয়া উচিত নহয়। কিন্তু কেতিয়াবা কি হয়, অধিক নৈতিক হ'লেও কি হয়, দেশৰ মানে স্বাৰ্থত ব্যাঘাত জন্মিব পাৰে কিছুমান ক্ষেত্ৰত, হয় কিছুমান ক্ষেত্ৰত মানে অধিক নৈতিকতা গ্ৰহণ কৰিলে কি হয়, দেশখনত মানে স্বাৰ্থত, দেশখনৰ মানুহখিনিৰ স্বাৰ্থত ব্যাঘাত জন্মিব পাৰে। গতিকে ব্যাঘাত জন্মালৈকে মানে সেইটো নৈতিকতাৰ ওপৰত গুৰুত্ব দিয়াটো বাস্তৱবাদৰ পৃষ্ঠপোষকসকলে সমৰ্থন নকৰে, ৰাজনীতিত দূৰদৰ্শিতাৰ ওপৰতহে প্ৰাধান্য দিয়া হয়। বাস্তৱবাদীসকলৰ মতে ব্যক্তিগত ন্যায়, ৰাজনৈতিক ন্যায়ৰ মাজত প্ৰভেদ আছে, ন্যায় প্ৰতিষ্ঠাৰ কাৰণে ৰাষ্ট্ৰৰ স্বাৰ্থক কেতিয়াও আওকাণ কৰিব নোৱাৰি। আৰু মানে কি হয়, বাস্তৱবাদীসকলৰ মতে কি হয়, ৰাজনৈতিক ন্যায়ৰ মাজত আৰু ব্যক্তিগত ন্যায়ৰ মাজত ডিফাৰেঞ্চ আছে, আৰু এইখিনি ন্যায় প্ৰতিষ্ঠাৰ কাৰণে কি হয়, ৰাষ্ট্ৰৰ স্বাৰ্থক কেতিয়াও আওকাণ কৰিব নোৱাৰি। মানে ন্যায় প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে যাতে ৰাষ্ট্ৰখনৰ মানে কোনো স্বাৰ্থ ব্যাঘাত নজন্মে, বা মানুহখিনিয়ে যাতে মানুহখিনিৰ স্বাৰ্থত ব্যাঘাত নজন্মে, সেইটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। ৰাজনীতিক ক্ষমতা লাভৰ ওপৰত গুৰুত্ব দিয়া হয়, তথাপিও এই বিষয়ত নৈতিকতাৰ প্ৰয়োজনক অস্বীকাৰ কৰিব নোৱাৰি, কিয়নো নৈতিকতাৰ ভিত্তিত প্ৰতিষ্ঠিত ৰাষ্ট্ৰকহে উত্তম ৰাষ্ট্ৰ হিচাপে বিবেচনা কৰা হয়। গতিকে কি বুজিছা, যে মানে ব্যাঘাত নজন্মালৈকে নৈতিক আদৰ্শসমূহ গ্ৰহণ কৰে, কিন্তু ব্যাঘাত জন্মিলে নৈতিক আদৰ্শসমূহ গ্ৰহণ নকৰে। কিন্তু ৰাজনীতিত কি হয়, ক্ষমতা লাভৰ ওপৰত গুৰুত্ব দিয়া হয়, হয়নে নহয়? সেইটো মই আগৰ পৰাই কৈ আহিছোঁ যে ক্ষমতা লাভৰ ওপৰত গুৰুত্ব দিয়া হয়। তথাপিও কি হয়, ক্ষমতা লাভৰ ওপৰত যদিও গুৰুত্ব দিয়া হয়, ক্ষমতাৰ বহুত গুৰুত্ব আছে, তথাপিও কি হয়, নৈতিকতাক কিন্তু তোমালোক মানে আওকাণ কোনেও কৰিব নোৱাৰে, আৰু নৈতিকতাৰ প্ৰয়োজনীয়তাকো কি কৰিব নোৱাৰে, অস্বীকাৰ কৰিব নোৱাৰে। কাৰণ নৈতিকতাৰ ভিত্তিত, মানে নৈতিকতাৰ ভিত্তিত যোনবোৰ ৰাষ্ট্ৰ প্ৰতিষ্ঠিত হয়, সেই ৰাষ্ট্ৰকহে উত্তম ৰাষ্ট্ৰ হিচাপে বিবেচনা কৰা হয়। যোনবোৰ ধৰি লোৱা বহুত এনেকুৱা ৰাষ্ট্ৰ আছে যাৰ কোনো নৈতিকতা নাই, তেনেকুৱা ৰাষ্ট্ৰবিলাকক কোনেও কি নকৰে, সন্মান নকৰে, হয়নে নহয়? যাৰ নৈতিকতা আছে তেনেকুৱা ৰাষ্ট্ৰকহে উত্তম ৰাষ্ট্ৰ বুলি বিবেচনা কৰা হয়। ৰাজনৈতিক বাস্তৱবাদত কোনো নিৰ্দিষ্ট দেশৰ নৈতিক আশা আকাংক্ষাক সাৰ্বজনীন নৈতিক নীতি নিয়মৰ সমাৰ্থক হিচাপে বিবেচনা কৰা নহয়। ৰাজনৈতিক বাস্তৱবাদত কি হয়, কোনো নিৰ্দিষ্ট দেশৰ, মানে এখন নিৰ্দিষ্ট দেশৰ নৈতিক আশা আকাংক্ষাক সাৰ্বজনীন নৈতিক নীতি নিয়মৰ সমাৰ্থক হিচাপে বিবেচনা কৰা নহয়। মানে যিকোনো এখন দেশৰ নীতি আদৰ্শ কি হয়, সকলো দেশৰে নীতি আদৰ্শবোৰ বেলেগ বেলেগ হয়, তথাপিও কি হয়, কোনো নিৰ্দিষ্ট এখন দেশৰ নৈতিক আশা আকাংক্ষাৰ ওপৰত ভিত্তি কৰিয়েই গোটেইকেইখন দেশৰ নৈতিক আশা আকাংক্ষাক বা নৈতিক নীতি নিয়মক মানে কি নকৰে, মানে গুৰুত্ব দিয়া নহয়, গম পাইছা? মানে এখন দেশৰ যোনবোৰ মানে আশা আকাংক্ষা থাকে সেইখন বেলেগ এখন দেশতকৈ বেলেগো হ'ব পাৰে, কিন্তু এখন দেশৰ ওপৰত ভিত্তি কৰিয়েই গোটেইকেইখনক বিবেচনা কৰা নহয়, ঠিক আছে? সাৰ্বজনীন নৈতিক নীতি নিয়মৰ ভিত্তিত ৰাষ্ট্ৰসমূহে নিজৰ নিজৰ উদ্দেশ্যৰ ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰে। সাৰ্বজনীন নৈতিক নীতি নিয়মৰ ভিত্তিত ৰাষ্ট্ৰসমূহে নিজৰ নিজৰ উদ্দেশ্যৰ ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰে, যদিও প্ৰকৃতাৰ্থত ক্ষমতা লাভৰ জৰিয়তে ৰাষ্ট্ৰীয় স্বাৰ্থ ৰক্ষা কৰাৰ ওপৰত ৰাষ্ট্ৰসমূহে গুৰুত্ব প্ৰদান কৰে। গতিকে এইটোৱে যে ক্ষমতা লাভটো বেছি ইম্পৰ্টেণ্ট হয়, তথাপিও যোনবোৰ মানে সাৰ্বজনীন নীতি নিয়ম আছে সেইবোৰৰ জৰিয়তে কি কৰে, নিজৰ উদ্দেশ্যৰ ব্যাখ্যা আগবঢ়ায় ৰাষ্ট্ৰবিলাকে। তথাপিও মানে পাৱাৰ কুইজ কৰাটোৱে কি হয়, মেইন এইম হয়, ঠিক আছে? সেয়েহে দেশৰ বৈদেশিক নীতিক সাৰ্বজনীন নৈতিক নীতি হিচাপে ধাৰণা কৰাটো উচিত নহয়। গতিকে কি ক'ব নোৱাৰি, যোনবোৰ বৈদেশিক নীতি হয় দেশ এখনৰ, সেইখনক সাৰ্বজনীন নৈতিক নীতি হিচাপে ধাৰণা কৰাটো উচিত নহয়। তাৰপিছত ৰাজনৈতিক বাস্তৱবাদে ৰাজনীতিৰ স্বতন্ত্ৰতা ৰক্ষাৰ ওপৰত গুৰুত্ব দিয়ে। আৰু ৰাজনৈতিক বাস্তৱবাদে কি কৰে, ৰাজনীতিৰ স্বতন্ত্ৰতা ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব দিয়ে। মানে পলিটিক্সটো যাতে ইণ্ডিপেণ্ডেণ্ট হৈ থাকে সেইটোৰ ওপৰত গুৰুত্ব দিয়ে ৰিয়েলিজমে, ঠিক আছে? পলিটিকেল ৰিয়েলিজমে সেইটোৰ ওপৰত গুৰুত্ব দিয়ে। অৰ্থনীতি যেনেকৈ সম্পদৰ ওপৰত গুৰুত্ব দিয়া হয়, ইকনমিক্সত কি হয়, সম্পদৰ ওপৰত গুৰুত্ব দিয়া হয়, হয় নহয়? আইনৰ বিষয়ে যেনেকৈ বৈদ্ধিক নীতি নিয়মৰ ওপৰত গুৰুত্ব দিয়া হয়, নীতিশাস্ত্ৰত যেনেকৈ নৈতিক নীতি নিয়মৰ ওপৰত গুৰুত্ব দিয়া হয়, ৰাজনীতিটো কি হয়, স্বাৰ্থ আৰু ক্ষমতাৰ ওপৰত গুৰুত্ব দিয়া হয়। বিভিন্ন ফিল্ডত বেলেগ বেলেগ বস্তুত গুৰুত্ব দিয়া হয়, ঠিক তেনেদৰে ৰাজনীতিত কিহৰ ওপৰত গুৰুত্ব দিয়া হয়, ক্ষমতাৰ ওপৰত গুৰুত্ব দিয়া হয়। অৰ্থাৎ বাস্তৱবাদীসকলে ক্ষমতাৰ জৰিয়তে বৰ্ণনা কৰা ৰাষ্ট্ৰীয় স্বাৰ্থৰ দৃষ্টিকোণৰ জৰিয়তে সকলো বিষয়ে বিচাৰ কৰে, ঠিক আছে? এইকেইটা হৈছে মৰ্গেনথোৰ মানে ছটা প্ৰিন্সিপল, ঠিক আছে? এইকেইটা ভালদৰে মনত ৰাখিবা, পৰীক্ষাটো আহিব। আৰু তাৰপিছত আমি আলোচনা কৰিম ৰাজনৈতিক বাস্তৱবাদৰ বিষয়ে মৰ্গেনথোৰ ধাৰণাক তলত কিছুমান মানে পইণ্টত মানে সংক্ষিপ্তভাৱে প্ৰকাশ কৰিব পাৰি, ঠিক আছে? মই এইমাত্ৰ যোনখিনি ক'লোঁ সেই ছটা প্ৰিন্সিপলকে কি হয় সংক্ষিপ্তভাৱে সৰুকৈ প্ৰকাশ কৰিব পাৰি। ব্যক্তি আৰু সমাজ কিছুমান চিৰন্তন নীতি নিয়মৰ জৰিয়তে পৰিচালিত হয় আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক ইয়াৰ ব্যতিক্ৰম নহয়। মানুহে প্ৰকৃতিৰ মাজতে এই নীতি নিয়মৰ উৎস নিহিত হৈ থাকে। মই অলপ আগতে তোমালোকক কৈ আহিছিলোঁ কি হয় ব্যক্তি, এইটো তোমালোকক লাষ্ট ক্লাছত কৈছিলোঁ মই, ব্যক্তি আৰু সমাজ সকলো মানুহ আৰু সমাজ কিছুমান কি হয় চিৰন্তন নীতি নিয়মৰ জৰিয়তে পৰিচালিত হয়। এতিয়া আমিবিলাকে কিছুমান নীতি নিয়মৰ মাজেদি পৰিচালিত হওঁনে নহওঁ? আমাৰো কিছুমান নিয়ম নীতি থাকে, তোমালোককো ঘৰত কিছুমান নীতি নিয়ম দিয়ে যে তোমালোকে এইখিনি সময়ত ঘৰ আহিব লাগিব, এইখিনি সময়ত তোমালোকে এইখিনি কাম কৰিব লাগিব। সকলোৰে ঘৰতে কিছুমান নীতি নিয়ম থাকে, সকলোৰে সমাজত কিছুমান নীতি নিয়ম থাকে। গতিকে কি হয়, মৰ্গান থৈ কৈছে যে ব্যক্তি আৰু সমাজ কিছুমান চিৰন্তন নীতি নিয়মৰ জৰিয়তে পৰিচালিত হয়, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক ইয়াৰ ব্যতিক্ৰম নহয়। গতিকে কি হয়, ইণ্টাৰনেশ্যনেল ৰিলেশ্যনো মানে ইয়াৰ পৰা সাৰি যাব নোৱাৰে, হয়নে নহয়? মানুহৰ প্ৰকৃতিৰ মাজতেই এই নীতি নিয়মৰ উৎস নিহিত হৈ থাকে। মই এইটো তোমালোকক আগতেও কৈছোঁ। তাৰপিছত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত ক্ষমতাৰ জৰিয়তে প্ৰকাশ কৰা ৰাষ্ট্ৰীয় স্বাৰ্থৰ দৃষ্টিকোণৰ জৰিয়তে সকলো সমস্যাৰ বিচাৰ কৰা হয়। কি হয়, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত ক্ষমতাৰ জৰিয়তে প্ৰকাশ কৰা হয় আৰু ৰাষ্ট্ৰীয় স্বাৰ্থৰ দৃষ্টিকোণৰ জৰিয়তে সকলো সমস্যাৰ বিচাৰ কৰা হয়। মানে ক্ষমতাটো ইম্পৰ্টেণ্ট, ক্ষমতাটো মূল, হয়নে নহয়? তাৰপিছত পৰিৱেশ আৰু পৰিস্থিতিৰ পৰিৱৰ্তনৰ ফলত ৰাষ্ট্ৰীয় স্বাৰ্থৰো পৰিৱৰ্তন হয়। অলপ আগতে যে মই কৈ আহিছোঁ ভৌগোলিক, ৰাজনৈতিক আৰু সাংস্কৃতিক পৰিৱেশ পৰিৱৰ্তন হয়, গতিকে সেইখিনিৰ পৰিৱৰ্তনৰ লগে লগে কি হয়, ৰাষ্ট্ৰীয় স্বাৰ্থৰো পৰিৱৰ্তন হয়। ঠিক আছে, তাৰপিছত কি হ'ব, ৰাজনীতিত দূৰদৰ্শিতাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়, সেয়েহে ৰাষ্ট্ৰই পালন কৰা কাৰ্যসমূহক সাৰ্বজনীন নৈতিক নীতিৰ জৰিয়তে বিচাৰ কৰা উচিত নহয়। ৰাজনীতিত দূৰদৰ্শিতাৰ ওপৰত গুৰুত্ব দিয়া হয় আৰু কি হয়, ৰাষ্ট্ৰই পালন কৰা কাৰ্যসমূহক সাৰ্বজনীন নৈতিক নীতিৰ জৰিয়তে বিচাৰ কৰাটো উচিত নহয়। ৰাষ্ট্ৰই সম্পাদন কৰা কাৰ্যসমূহক সাৰ্বজনীন নৈতিক নীতি নিয়মৰ আধাৰত ব্যাখ্যা কৰিবলৈ চেষ্টা কৰা হয় আৰু ৰাষ্ট্ৰই সম্পাদন কৰা কাৰ্যসমূহক কিহৰ দ্বাৰা ব্যাখ্যা কৰিবলৈ চেষ্টা কৰা হয়, সাৰ্বজনীন নৈতিক নীতি নিয়মৰ আধাৰত ব্যাখ্যা কৰিবলৈ চেষ্টা কৰা হয়। আৰু কি হয়, বাস্তৱবাদত ৰাজনৈতিক বিষয়ত স্বাধীনতা ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব দিয়া হয় আৰু ৰিয়েলিজিমত কি হয় মানে ৰাজনৈতিক বিষয়ত মানে পলিটিক্সত কি হয়, ইণ্ডিপেণ্ডেন্সটো ৰক্ষাৰ কাৰণে কি হয় গুৰুত্ব দিয়া হয়। মানে যেনেকৈ অন্য অন্য ফিল্ডত অন্যৰ ওপৰত গুৰুত্ব দিয়া হয়, যেনেকৈ ইকনমিক্সত সম্পদৰ ওপৰত গুৰুত্ব দিয়া হয়, ঠিক তেনেদৰে কি হয় মানে পলিটিক্সত কি কৰা হয়, স্বাধীনতা, ৰাজনৈতিক বিষয়ত স্বাধীনতা ৰক্ষাৰ ওপৰত গুৰুত্ব দিয়া হয়। গতিকে কি হয়, মৰ্গান থোৰ বাস্তৱবাদী দৃষ্টিভংগীৰ তিনিটা ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত বুলি আমি ক'ব পাৰোঁ, হয়নে নহয়? মৰ্গান থোৰ যোনটো বাস্তৱবাদী দৃষ্টিভংগী আছিলে সেইটো কি হয়, কেইটাৰ ওপৰত প্ৰতিষ্ঠিত হয়, তিনিটা ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত হয়। ধাৰণাকেইটা কি কি, ৰাজনীতিবিদসকলে নিজৰ দেশৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ বিচাৰে, হয়নে নহয়? মৰ্গান থোৰ মতে কি হয়, ৰাজনীতিবিদসকলে নিজৰ দেশৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ বিচাৰে। এইটো সকলোৱে জানে, সকলোৱে নিজৰ দেশৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ বিচাৰে। তাৰপিছত প্ৰত্যেক দেশৰ স্বাৰ্থ অৰ্থনৈতিক, ৰাজনৈতিক, সাংস্কৃতিক আদি ক্ষমতা আৰু প্ৰভাৱ বৃদ্ধিৰ ওপৰত নিৰ্ভৰ কৰে। আৰু কি হয়, দেশ এখনৰ ক্ষমতা কিহৰ ওপৰত নিৰ্ভৰ কৰে, স্বাৰ্থ, দেশ এখনৰ স্বাৰ্থ অৰ্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক আদি ক্ষমতা আৰু প্ৰভাৱ বৃদ্ধিৰ ওপৰত নিৰ্ভৰ কৰে। মানে এই তিনিটা বহুত ইম্পৰ্টেণ্ট হয় দেশ এখনত। এটা হৈছে অৰ্থনৈতিক, এটা হৈছে ৰাজনৈতিক, আৰু এটা হৈছে সাংস্কৃতিক। মানে এই তিনিটা জৰিয়তে গম পোৱা যায় যে দেশ এখন কিমান বেছি কি হয়, মানে কিমান বেছি কালচাৰ্ড হয়, কিমান বেছি ডেভেলপ হয়, এইকেইটাৰ ওপৰত বহুত বেছি নিৰ্ভৰ কৰে। ঠিক আছে, দেশ এখনৰ স্বাৰ্থ ৰক্ষা কৰা আৰু প্ৰভাৱ বৃদ্ধি কৰাৰ উদ্দেশ্যে দেশসমূহে ক্ষমতা বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়ে। এইখিনি যে মই এইমাত্ৰ কৈছিলোঁ যে অৰ্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক ক্ষমতা থাকিব লাগিব, সাংস্কৃতিক আগৰণুৱা হ'ব লাগিব। আৰু এইখিনি কি হয়, এইখিনিৰ কাৰণে কি কৰে, দেশৰ স্বাৰ্থ ৰক্ষা আৰু প্ৰভাৱ বৃদ্ধি কৰা এইখিনিকে বঢ়াবলৈ কি কৰে, ক্ষমতাৰ ওপৰত, ক্ষমতা কেনেকৈ, পাৱাৰ কেনেকৈ বেছি কৰে, ক্ষমতা কেনেকৈ বৃদ্ধি কৰে, সেইটোৰ ওপৰত গুৰুত্ব দিয়ে। আৰু মৰ্গেন্থৰ বিশ্বাস আছিলে যে পৰিয়ালৰ পৰা ৰাষ্ট্ৰলৈ সকলো সংগঠনে আনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰাৰ চেষ্টা কৰি থাকে, হয় নহয়? আৰু মৰ্গেন্থই কৈছিলে যে পৰিয়ালৰ পৰা ৰাষ্ট্ৰলৈ সকলো সংগঠনতে আনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰাৰ চেষ্টা থাকে। তোমালোকে নিজেই দেখিছা যে পৰিয়ালতে এজন মানুহে আন এজনৰ ওপৰত নিজৰ প্ৰভাৱটো বিস্তাৰ কৰিবলৈ বিচাৰে, হয় নহয়? ঠিক তেনেদৰে কি হয়, ৰাষ্ট্ৰ এখনতো কি হয়, ৰাষ্ট্ৰ এখনতো কি হয়, ইখনে সিখনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা কৰে। সংগঠনবিলাকেও ইটো সিটোতকৈ ওপৰত থাকিবলৈ বিচাৰে, ইটোৱে সিটোৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ বিচাৰে। ঠিক আছে, গতিকে কি হয়, আভ্যন্তৰীণ আৰু বৈদেশিক ৰাজনীতিটোক ক্ষমতা প্ৰয়োগৰ চেষ্টা দেখা যায়। গতিকে কি হয়, আভ্যন্তৰীণ ভিতৰৰ ভাগত আৰু বৈদেশিক ৰাজনীতিটো, মানে যোনটো ইণ্টাৰনেশ্যনেল পলিটিক্স থাকে, সেইটোতো কি হয়, পাৱাৰ মানে কেনেকৈ, মানে কি কৰিব পাৰে, প্ৰয়োগ কৰিব পাৰে, ক্ষমতা কেনেকৈ প্ৰয়োগ কৰিব পাৰে, তাৰ চেষ্টা চলাই থকা হয়। ঠিক আছে, এতিয়া ঘৰবিলাকতে ধৰি লোৱা কিছুমান কি হয়, সৰু সুৰা সংঘাত হ'ব পাৰে, মানে কিছুমান পৰিয়ালতো হয়, চবতে হয় বুলি মই নকওঁ, কিছুমান পৰিয়ালত কি হয়, ইটোৱে সিটোতকৈ ওপৰত থাকিবলৈ বিচাৰে, তেনে সেই যোনটো সংঘৰ্ষ হয় সেইটোকো কি হয়, ক্ষমতা যুদ্ধ হিচাপে বিবেচনা কৰিব পাৰি। এই বিষয়ত কি হয়, পৰিৱেশৰ বিষয়তহে প্ৰভেদ থাকে। ঠিক আছে, গতিকে আজিৰ ক্লাছটোত মই তোমালোকক এইখিনি বুজালোঁ, তোমালোকে ভালকৈ মন দি শুনিবা, কিবা যদি বুজি পোৱা নাই ক'বা, একো হেজিটেশ্যন নেৰাখিবা কিবা বুজি নাপালে সুধিবলৈ, যাতে পিছত প্ৰব্লেম নহয় তাৰ পৰা। গতিকে ভালকৈ শুনি পেলাই মোক ক'বা ক্লাছটো বুজি পাইছা নে নাই। ঠিক আছে, তেন্তে আজিলৈ সামৰিছোঁ। থেংক ইউ, থেংক ইউ so much.